এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। আপোচবিহীন সাংবাদিক মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱস আজি ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰা হয়। সাংবাদিকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিককে একত্ৰিত হৈ ইয়াৰ সমাধানৰ বাট মুকলি কৰিবলৈ উপস্থিত সকলোৱে সংকল্প লয়। লখিমপুৰ জিলাৰ চাউলদোহা ঠেকেৰাগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱাধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। উল্লেখযোগ্য যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত আজি প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়নখণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিব সুৱাংদান নাৰ্জাৰীয়ে এইদৰে কয়।
জুমুৰমুৰ গাঁও পঞ্চায়ত আসাম ৰাজ্য কে নগাঁও জিলা মে কঠিয়াতলী খণ্ড মে স্থিত এক পঞ্চায়ত হে। ইস সাল হমে ভাৰত চৰকাৰ কে পঞ্চায়তী ৰাজ মন্ত্ৰালয় কে দ্বাৰা সন্মানীয় দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্ত বিকাশ 2000 কা পুৰস্কাৰ দিয়া গয়া হে, জিচ কাৰণ হম অত্যন্ত প্ৰসন্ন আৰু গৌৰৱান্বিত হে। ইসি অৱসৰ কা লাভ উঠাতে হুৱে মে ভাৰত চৰকাৰ, আসাম চৰকাৰ, হমাৰে বিধায়ক শ্ৰী জিতু গোস্বামী জী, নগাঁও জিলা প্ৰশাসন, কঠিয়াতলী খণ্ড উন্নয়ন কে অফিচাৰ, SIRD গুৱাহাটী, SIRD আমনি আভার প্রকট করা চাহতি হুম। উনকে সহযোগ সহায়তা আর মার্গদর্শন কে কারণ হি আজ হম স্তর পর পৌঁছে হ্যাঁ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। লখিমপুৰৰ নাৰায়ণপুৰত থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুসৰি মুকলি সভা আৰু বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া কৃষ্টি কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত বিহপুৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে আজি সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৃহত্তৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলৰ 4গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, সমাজসেৱক গোলক হাজৰিকা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা। বজালী জিলাৰ কুৰুবাহা গাঁও নিবাসী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান কমল তালুকদাৰৰ কালি কৰ্মস্থলীতে মৃত্যু হয়। 47 বছৰীয়া জোৱানগৰাকী কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত আছিল। জোৱানগৰাকী কালি সন্ধিয়া কৰ্তব্য সমাপন কৰি নিজৰ কেম্পত আহি পোৱাৰ পাছতে অকস্মাত ঢলি পৰাত সতীৰ্থ জোৱানসকলে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। জোৱানগৰাকীৰ মৃত্যুৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে দিল্লী কেপিটেলছক জয়ৰ বাবে 194 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থানে প্ৰথমে বেট ধৰাৰ মন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে আজি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ মন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 199 ৰাণহে কৰিবলৈ সমৰ্থ হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।